سبح اسم ربك الأعلى.
তুমি তোমাৰ সুমহান প্ৰতিপালকৰ নামৰ পবিত্ৰতা আৰু মহিমা ঘোষণা কৰা।
আল্লাযী খালাকা ফাসাওয়া,
যিজনে সৃষ্টি কৰিছে তাৰ পিছত সুঠাম কৰিছে।
ওয়াল্লাযী কদ্দাৰা ফাহাদা,
যিজনে ভাগ্য নিৰ্ধাৰণ কৰিছে তাৰ পিছত সৎপথ প্ৰদৰ্শন কৰিছে।
ওয়াল্লাযী আখৰাজাল মাৰআ,
যিজনে ঘাঁহ বন তৃণলতা উৎপন্ন কৰিছে।
فَجَعَلَهُ غُثَاءً أَحْوَى,
তাৰ পিছত সেইবোৰক কলা আৱৰ্জনাত পৰিণত কৰিছে।
سَنُقْرِئُكَ فَلَا تَنْسَى,
শীঘ্ৰেই আমি তোমাক পাঠ কৰাম ফলত তুমি নাপাহৰিবা।
إِلَّا مَا شَاءَ اللَّهُ إِنَّهُ يَعْلَمُ الْجَهْرَ وَمَا يَخْفَى,
কেৱল আল্লাহে যি বিচাৰে তাৰ বাহিৰে নিশ্চয় তেওঁ প্ৰকাশ্য আৰু প্ৰকাশ্য সকলো জানে।
وَنُيَسِّرُكَ لِلْيُسْرَى,
আৰু আমি তোমাৰ বাবে কল্যাণকৰ পথ সহজ কৰি দিম।
فَذَكِّرْ إِن نَفَعَتِ الذِّكْرَى,
এতেকে উপদেশ দিয়া যদি উপদেশ ফলপ্রসূ হয়।
سَيَذَّكَّرُ مَن يَخْشَى,
উপদেশ সেই গ্রহণ করিব যে ভয় করে।
وَيَتَجَنَّبُهَا الْأَشْقَى,
আৰু যিজন দুর্ভোগিয়া সেই ইয়াক অগ্রাহ্য করিব।
الَّذِي يَصْلَى النَّارَ الْكُبْرَى,
সি ভয়াবহ জুইত প্ৰৱেশ কৰিব।
ثُمَّ لَا يَمُوتُ فِيهَا وَلَا يَحْيَى,
তাৰ পিছত সি তাত মৃত্যুবৰণ কৰিব নোৱাৰিব আৰু জীৱিত থাকিব নোৱাৰিব।
قَدْ أَفْلَحَ مَن تَزَكَّى,
নিশ্চয় সেই সফলতা লাভ কৰে যিয়ে আত্মশুদ্ধি কৰে।
وَذَكَرَ اسْمَ رَبِّهِ فَصَلَّى,
লগতে তাৰ প্ৰতিপালকৰ নাম স্মৰণ কৰে আৰু ছালাত আদায় কৰে।
بَلْ تُؤْثِرُونَ الْحَيَاةَ الدُّنْيَا,
কিন্তু তোমালোকে পৃথিৱীৰ জীৱনকহে প্ৰাধান্য দিছা।
وَالْآخِرَةُ خَيْرٌ وَأَبْقَى,
অথচ আখিৰাত হৈছে সৰ্বোত্তম আৰু স্থায়ী।
إِنَّ هَذَا لَفِي الصُّحُفِ الْأُولَى,
নিশ্চয় ইয়াৰ বৰ্ণনা আছে পূৰ্ববৰ্তী চহীফাসমূহত।
صُحُفِ إِبْرَاهِيمَ وَمُوسَى,
ইব্রাহিম আৰু মুছাৰ চহীফাসমূহত।